এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অহা 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্যত শেহতীয়াকৈ 2000ৰো অধিক বাংলাদেশী নাগৰিকক আটক, জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত, জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকৰ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 110 ৰাণত জয়লাভ। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অহা 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত পূৰ্বে আলোচনা কৰা অনুসৰি ডিব্ৰুগড় বিমান বন্দৰৰ নাম ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে। ভাৰতীয় সংবিধানৰ 174(1) অনুচ্ছেদৰ অধীনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অধিৱেশনৰ আহ্বান জনাইছে। এই অনুসৰি সেইদিনা পুৱা 9:30 বজাৰ পৰা অধিৱেশনৰ কাম কাজ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসম মন্ত্ৰীসভাৰ বৈঠকত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৰা সাক্ষাতৰ সময়তো শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰোহিংগীয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা আহান মৰ্মে ৰাজ্যখনত শেহতীয়াকৈ 2000ৰো অধিক বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ সকলো তথ্য এমাহৰ ভিতৰত চালি জাৰি চোৱাৰ লগতে এই সময়ছোৱাত এই তথ্যসমূহ প্ৰমাণিত নহলে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈও মন্ত্ৰালয়ে নিৰ্দেশ দিছে। অসম আৰক্ষীয়ে এই নিৰ্দেশৰ পাছতে অভিযান তীব্ৰতৰ কৰি তোলে। মৰিগাঁও জিলাত কালি আৰক্ষীয়ে 9 জন বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখি ভালেসংখ্যক সন্দেহজনক লোকৰ নথি পত্ৰ পৰীক্ষা কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়েও মহানগৰীখনৰ বিভিন্ন প্ৰান্তত যোৱা নিশাৰে পৰা অভিযান অব্যাহত ৰাখি 150ৰো অধিক সন্দেহজনক লোকক আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ 3খন আৰক্ষী জিলাৰ 3গৰাকী উপ আৰক্ষী আয়ুক্তৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়াই সন্দেহজনক বুলি চিনাক্ত হোৱা লোকসকলৰ নথিসমূহ বিৰুবাৰী আৰক্ষী ছাউনীত পৰীক্ষা কৰে। একেদৰে গোলাঘাট জিলাৰ সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীয়ে কালি জিলাখনৰ মেৰাপানীৰ পৰা 6জন বাংলাদেশী নাগৰিকক আটক কৰে। এই লোককেইজনক যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। আটকাধীন লোককেইজনৰ ভিতৰত 3গৰাকী মহিলাও আছে। মেৰাপানী আৰক্ষীয়ে আটাইকেইগৰাকীকে যোৰহাটস্থিত সীমান্ত কোষলৈ প্ৰেৰণ কৰিছে। শিৱসাগৰ আৰক্ষীয়েও শনিবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই 7গৰাকী সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰে। আটকাধীন লোককেইজনৰ ভিতৰত 2গৰাকী মহিলাও আছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিগণিত হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া BVR সুব্ৰমণ্যমে এই তথ্য প্ৰকাশ কৰি লগতে কয় যে অহা 2.5 বছৰৰ পৰা 3 বছৰৰ ভিতৰত ভাৰতে তৃতীয় স্থানত থকা জাৰ্মানীকো চেৰ পেলোৱাটো সম্ভৱ হৈ উঠিব। তেওঁ প্ৰকাশ কৰা মতে IMF অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তথ্য অনুসৰি ভাৰত এতিয়া 4,00,000 কোটি টকাৰ অৰ্থনীতি আৰু ভাৰততকৈ আগত আছে আমেৰিকা, চীন তথা জাৰ্মানী। IMFে নিজৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ ঘটা দেশ হিচাপে ভাৰতৰ এই যাত্ৰা অব্যাহত থাকিব আৰু অহা 2 বছৰত বিশ্বৰ একমাত্ৰ দেশ হিচাপে ভাৰতৰ অৰ্থনৈতিক বিকাশ 6%তকৈ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 2015 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 2.1 ট্ৰিলিয়ন ডলাৰ আছিল আৰু শেহতীয়াকৈ 4.3 ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে বুলি শ্ৰীসুব্ৰমণ্যমে প্ৰকাশ কৰে।
India is at a turning point. It's at a takeoff stage. And this is at the cusp of a change in our growth trajectory. And given that we have solved a lot of issues regarding basic services, access to basic services, and reduced extreme poverty to less than 5% almost, I think the country is at a takeoff stage where it can grow very, very rapidly, as has been done by many countries in the past. We are a $4 trillion economy as I speak. And this is not my data. This is IMF data. India today is larger than Japan. So it's only the United States, China and Germany which are larger. And if we stick to, you know, what is being planned, what is being thought through, it's a matter of another 2.5 to 3 years, we would become the third largest economy.
প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে দ্ৰুত বিকাশৰ ফলত 2028 চনৰ ভিতৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 5.5 trillion dollars অৰ্থাৎ 5.5 lakh crore টকালৈ বৃদ্ধি হৈ জাৰ্মানীকো অতিক্ৰম কৰি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰূপে উন্নীত হ'ব। উল্লেখযোগ্য যে সম্প্ৰতি বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ তালিকাৰ শীৰ্ষত থকা আমেৰিকাৰ 2025 বৰ্ষত মুঠ ঘৰুৱা উৎপাদন 30.5 trillion dollars আৰু চীনৰ প্ৰায় 19.2 trillion dollars। ভাৰতীয় অৰ্থনীতিৰ এই উত্থান সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এইদৰে কয়।
India has become the fourth largest economy in the world, and this has been possible because of the united effort of 1.4 billion people under the leadership of honorable prime minister narendra modi ji. I personally also congratulate each and every citizen of ma bharati and of course the team india under the stewardship of paramadhyamik pradhanmantri narendra modi.
জম্মু কাশ্মীৰৰ পেহেলগামত যোৱা 22 এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা 26 গৰাকী নিৰীহ লোকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে মন্ত্ৰী বিমল বৰাই কালি কৰ্ণাটকৰ বেংগালুৰুত 3টা ভুক্তভোগী পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে বেংগালুৰুৰ শিৱমুগ্গাৰ নিহত মঞ্জুনাথ ৰাওৰ বাসগৃহলৈ গৈ পৰিয়ালৰ সদস্যক সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাওৰ পত্নী পল্লৱী ৰাওৰ হাতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ 5 lakh rupees সাহায্যৰ চেক প্ৰদান কৰে। কালি বিয়লি মন্ত্ৰীগৰাকীয়ে আন এজন ভুক্তভোগী ভাৰত ভূষণৰ পৰিয়ালক সাক্ষাৎ কৰি অসম চৰকাৰৰ তৰফৰ পৰা 5 lakh rupees সাহায্যৰ চেক মৃতকৰ পন্নী সুজাতাক অৰ্পণ কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত বেংগালুৰুৰ আন এগৰাকী ব্যক্তি IBMৰ জ্যেষ্ঠ স্থপতিবিদ সমীৰ চেট্টী মধুসূদন ৰাওৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি তেওঁৰ পন্নী কামাক্ষীৰ হাতত সাহায্যৰ চেক অৰ্পণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ আন কেইবাগৰাকী মন্ত্ৰীয়েও যোৱা 2টা দিনত এই আক্ৰমণত নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। মন্ত্ৰী কৃষ্ণেন্দু পালে পশ্চিমবংগত প্ৰয়াত বিতন অধিকাৰী আৰু সমীৰ গুহৰ পৰিয়াল, মন্ত্ৰী কেশৱ মহন্তই ভাৰতীয় নৌসেনাৰ বিষয়া বিনয় নৰৱালৰ পৰিয়াল, ৰঞ্জিত কুমাৰ দাসে উত্তৰ প্ৰদেশৰ শুভম দ্বিবেদী আৰু ডাঃ অনুজ পেগুৱে ৰাজস্থানৰ প্ৰয়াত নীৰজ উধৱানীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে সাহায্যৰ চেক প্ৰদান কৰে। বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। অহা ছেপ্টেম্বৰত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে কেবিনেট মন্ত্ৰী কৌশিক ৰায়ক চিৰাং জিলাৰ দায়িত্ব ন্যস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে যোৱা দুদিনত জিলাখনৰ 7টা পৰিষদীয় সমষ্টিত উপস্থিত হৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত তেওঁ দলীয় কৰ্মকৰ্তাৰ সৈতেও বিভিন্ন আলোচনাত মিলিত হয়। ইপিনে বাক্সা জিলাৰ বৰবৰীত কালি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ইউ পি পি এলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বি টি চি পৰিষদীয় সমষ্টিত 40খন আসনত প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছে। শ্ৰীবড়োৱে ইউ পি পি এলৰ শাসনকালত বি টি চিত শান্তি ঘূৰি অহা বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰী পুনৰ শাসনলৈ আহিলে বি টি চি পুনৰ অশান্ত হৈ পৰিব বুলি উল্লেখ কৰে।
আমি যোৱা 30-40টা বছৰত যিটো অশান্তি আছিলে, এটা বেয়া পৰিৱেশ আছিলে, সেইটো যাতে কোনো কাৰণত ৰিটাৰ্ণ হ'ব নোৱাৰে, কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে আমাৰ বড়ো অনাবৰো হৈ গ'ল এটা সময়ত, য'ত নেকি আমাৰ সমন্বয়টোত বহুতখিনি ক্ষতি হৈছিলে, কাম কাজ আমাৰ ৰৈ গৈছিলে, বিভিন্ন আমাৰ যিখিনি উৎসৱ বা বিভিন্ন পৰিৱেশবিলাক আমি ঘূৰাই পোৱা নাছিলো। আৰু এই 5টা বছৰ এতিয়া হবলৈ গৈ আছে, 4.5 বছৰ হ'ল ইউ পি পি এলৰ চৰকাৰৰ সময়ত, এই গোটেই পৰিৱেশটো ৰাইজে ঘূৰাই পাইছে। তো এইকাৰণে আজি দলীয় আমাৰ নেতৃবৃন্দ, দলীয় কৰ্মকৰ্তা কাৰ্যকৰ্তা বহুত সুখী হয় আৰু ৰাইজেও সুখী হয় যে তেখেতসকলে আমাক খবৰ দি আছে। বি টি আৰ বাকীয়ে কোনো কাৰণত আৰু অশান্তি হোৱাটো নিবিচাৰে। যিসকলে অশান্তিটো বিচাৰিছিলে সেই ৰাজনৈতিক নেতা সকলক কোনো কাৰণত ইয়াতে ৰাজনৈতিক যিটো শাসন যন্ত্ৰ এইটো চলাবলৈ সুযোগ দিয়া নহব, এইখিনি কথা ৰাইজে এতিয়া সিদ্ধান্ত লৈছে।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল এতিয়াও আছে।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি।
অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা তথ্য অনুসৰি সেনাবাহিনীৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহণ বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়া কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত কালি কোঅৰ্ডিনেটিং কমিটি অন মণিপুৰ ইণ্টিগ্ৰেটি চমুকৈ ককমিয়ে আহান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকলে ইম্ফলত একত্ৰিত হৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক বিষয়টোৰ বাবে ক্ষমা খোজাৰ দাবী জনায়। ইপিনে কুকমিৰ নেতৃত্বই প্ৰকাশ কৰা মতে মণিপুৰত সৃষ্টি হোৱা সংকট সন্দৰ্ভত আলোচনা কৰাৰ বাবে গৃহ মন্ত্ৰালয়ে তেওঁলোকক আমন্ত্ৰণ জনাইছে। কাইলৈ সংগঠনটোৰ সাতজনীয়া এটা দলে নতুন দিল্লীত এই বিষয়ে গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত হ'ব। আলোচনাত দলটোৱে সেনাবাহিনীয়ে মণিপুৰক অপমান কৰাৰ প্ৰসংগ উত্থাপন কৰিব বুলি সদৰি কৰিছে। শ্ৰীভূমি আৰক্ষীয়ে কালি বিয়লি পাথৰকান্দি থানাৰ অন্তৰ্গত মুণ্ডাৱালাত অভিযান চলাই এখন মটৰচাইকেলৰ পৰা মাদক দ্ৰব্য জব্দ কৰাৰ লগতে তিনিজন লোকক কৰায়ত্ত কৰে। ত্ৰিপুৰালৈ সৰবৰাহ কৰি থকা অৱস্থাত এই মাদক দ্ৰব্যসমূহ জব্দ কৰা হয়। এই সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আবুল হুছেইন নামৰ কনিষ্টবল এজনকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক 110 ৰাণত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক 83 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত পঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জাপানক পিছ পেলাই ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হোৱা, চীন ভাৰতৰ মূল শত্ৰু বুলি মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ প্ৰতিবেদন, অপাৰেশ্যন সিন্দুৰ পৰিৱৰ্তিত ভাৰতৰ প্ৰতিচ্ছবি বুলি প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ মন্তব্য, ব্ৰিটেইনছ গট টেলেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি অসম কন্যা বিনীতা ছেত্ৰীৰ ইতিহাস, অসমৰ বিভিন্ন স্থানত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানকে ধৰি আন কেইবাটাও খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব পাইছে। ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হোৱাৰ বিশেষ বাতৰিটোক প্ৰতিখন বাতৰি কাকতে গুৰুত্ব সহকাৰে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে, IMFৰ তথ্য দাঙি ধৰি নীতি আয়োগৰ মুখ্য কাৰ্যবাহীৰ দাবী, জাপানক অতিক্ৰমী বিশ্বৰ চতুৰ্থ অৰ্থনীতিত পৰিণত ভাৰত, আমাৰ অসম কাকতে জাপানক চেৰাই বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি ভাৰত, আৰু দ্য আছাম ট্ৰিবিউন কাকতে ইণ্ডিয়া ফোৰ্থ লাৰ্জেষ্ট ইকনমি এহেড অব জাপান নীতি CEO শিৰোনাম দিছে। চীনহে ভাৰতৰ মূল শত্ৰু আৰু বেইজিঙৰ সহায়ত ভাৰতক লক্ষ্য কৰি পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আধুনিকীকৰণ কৰাৰ তথ্য মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত, দ্য টাইমছ অব ইণ্ডিয়াকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অপাৰেশ্যন সিন্ধু সন্দৰ্ভত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা শেহতীয়া মন্তব্য আজি কেইবাখনো কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অসম কাকতে, আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী অপাৰেশ্যন সিন্ধুৰ সংকল্প সাহস পৰিৱৰ্তিত ভাৰতৰ ঐক্যবদ্ধ প্ৰতীক শিৰোনামেৰে, দৈনিক জনমভূমি কাকতে 122 সংখ্যক মন কী বাতত প্ৰধানমন্ত্ৰী অপাৰেশ্যন সিন্ধুৰ দেশৰ সংকল্প সাহস পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবি শিৰোনামেৰে, আৰু দ্য চেণ্টিনেল কাকতে PM মোদী আণ্ডাৰস্কোৰছ আনৱেভাৰিং ৰিজল্ভ এগেইনষ্ট টেৰৰিজম হিলছ প্ৰিচিছন ষ্ট্ৰাইক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। সন্দেহজনক নাগৰিকৰ সন্ধানত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই বহু লোকক সোধা পোছাৰ বাবে আটক কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে কাৰ্বি আংলঙৰ নৃত্যশিল্পী বিনীতা ছেত্ৰীয়ে ব্ৰিটেইনছ গট টেলেণ্ট শীৰ্ষক ৰিয়েলিটি শ্ব'ৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত মন্ত্ৰীসভাৰ গোটে অচিৰেই প্ৰতিবেদন দাখিল কৰিব বুলি ঘোষণা কৰিছে। কালি সদৌ অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম আহোম সভাৰ 133 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ডাঃ পেগুৱে কয় যে জনজাতিকৰণৰ বিষয়টো যিহেতু ৰাজনৈতিক বিষয়, সেয়ে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত উচ্চস্তৰীয় বৈঠকৰ প্ৰয়োজন আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অহা 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্যত শেহতীয়াকৈ 2000ৰো অধিক বাংলাদেশী নাগৰিকক আটক। জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকৰ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 110 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।